فَإِذَا قَضَيْتُمْ مَنَاسِكَكُمْ فَاذْكُرُوا اللَّهَ كَذِكْرِكُمْ آبَاءَكُمْ أَوْ أَشَدَّ ذِكْرًا فَمِنَ النَّاسِ مَن يَقُولُ رَبَّنَا آتِنَا فِي الدُّنْيَا وَمَا لَهُ فِي الْآخِرَةِ مِنْ خَلَاقٍ
তাৰ পিছত যেতিয়া তোমালোকে হজৰ যাবতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া মিনাত আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ অজ্ঞতা যুগত তোমালোকে নিজৰ পিতৃপুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈ অধিক মানুহৰ মাজত এনেকুৱা মানুহ আছে যিয়ে কয় হে আমাৰ প্ৰতিপালক আমাক পৃথিৱীতেই সকলো দি দিয়া জানি চোৱা আখিৰাতত তাৰ বাবে কোনো অংশ নাই।